এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই। গণশিল্পী সূৰ্যদাসৰ আজি পুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নগাঁও জিলাৰ ধৰমতুলত দেহাৱসান ঘটে। মানুহ দেখিছো আজি বহুত মানুহ, চাপৰা বহুদূৰ আদি বহু গীতেৰে জনতাৰ শিল্পী হৈ উঠা সূৰ্যদাসৰ মৃত্যুৰ সময়ত বয়স আছিল 86 বছৰ। আজি পুৱা শিল্পীগৰাকীয়ে বুকুৰ বিষ অনুভৱ কৰাত তেওঁক ধৰমতুল সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসকসকলে তেওঁক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। পাছত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পাছত তেওঁৰ শৱদেহ মৰিগাঁও ৰাজহুৱা বিহুতলীলৈ অনা হয়। মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও জিলা সাহিত্য সভা, মৰিগাঁও জিলা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁৰ শৱদেহ গুৱাহাটীৰ নাৰেঙ্গীৰ গণেশ মন্দিৰ পথৰ বাসভৱনলৈ অনাৰ ব্যৱস্থা কৰা হৈছে আৰু আবেলি ভাগত নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। অসম সাহিত্য সভাৰ বিষ্ণুৰভা বঁটাকে ধৰি ভালেমান বঁটা আৰু সন্মানেৰে সন্মানিত সূৰ্যদাসৰ গীতসমূহত প্ৰচণ্ড জাতীয়তাবোধ আৰু মানৱ প্ৰেমৰ প্ৰতিফলন দেখা যায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহু ব্যক্তি আৰু দল সংগঠনে শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। নাগালেণ্ড আৰক্ষীয়ে ৰাজ্যখনত ছেকেণ্ড হেণ্ড অৰ্থাৎ পূৰ্বে ব্যৱহৃত বাহনৰ অসাধু ব্যৱসায়ীৰ পৰা এনে বাহন ক্ৰয় নকৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। কালি কহিমাত জাৰি কৰা এখন বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে নাগালেণ্ড আৰক্ষীয়ে ৰাজ্যখনৰ বাহিৰত পঞ্জীয়ন হোৱা বাহন অসাধু উপায়েৰে নাগালেণ্ডৰ গ্ৰাহকক বিক্ৰী কৰা ভালেসংখ্যক ঘটনা ধৰা পেলাইছে। পূৰ্বে ব্যৱহৃত এনে ভালেসংখ্যক বাহন চুৰি বাহন বুলি পাছত প্ৰমাণিত হৈছে। বিজ্ঞপ্তিখনত লগতে কোৱা হৈছে যে বৰ্তমান প্ৰায়বোৰ বাহনতে GPS সংযোজিত হোৱা হেতুকে বাহনৰ বহিঃৰাজ্যৰ প্ৰকৃতগৰাকীয়ে আৰক্ষীৰ জৰিয়তে তেওঁৰ চুৰি বাহনৰ অৱস্থিতি নিৰূপণ কৰে আৰু চুৰি বাহন ক্ৰয় কৰোতাজনক নিজৰ অজানিতে দোষী হিচাপে অভিযুক্ত হয়। সেই পূৰ্বে ব্যৱহৃত কোনো বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ নাগালেণ্ড আৰক্ষীয়ে সেই ৰাজ্যৰ জনসাধাৰণক আহ্বান জনাইছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকললৈ কাইলৈ আৰু অহা 28 ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। নতুনকৈ ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে 2025 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ চাউল লাভ কৰিব। হিতাধিকাৰীসকলে অন্ন সেৱাৰ দিনৰ সময়ছোৱাত নিজৰ নাম পঞ্জীয়নভুক্ত সুলভ মূল্যৰ দোকানৰ পৰা ই পোষ্ট মেচিনৰ যোগেদি বিনামূলীয়া চাউল সংগ্ৰহ কৰিব পাৰিব। অধিক তথ্যৰ বাবে 1800-345-3611 টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা জানুৱাৰী মাহত পক্ষী গণনা কৰা হ'ব। স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই গণনা কৰা হয়। বৰ্তমান কাজিৰঙাৰ নদী, বিল, জলাশয়সমূহ আলহী পক্ষীৰে ভৰি পৰিছে। উদ্যানখনৰ বন সংমণ্ডল বিষয়া অৰুণ ভিগনেছে সমাগত গণনাত নতুন পক্ষীৰ তথ্য লাভ কৰাৰ আশা প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাতত বিদেশ ভ্ৰমণৰ খুঁটিনাটি শীৰ্ষক এটা অনুষ্ঠান প্ৰচাৰ কৰিব। ফোন ইন এই অনুষ্ঠানত ভ্ৰমণ পৰিচালনাৰ সৈতে জড়িত দুগৰাকী উদ্যমী প্ৰজ্ঞাস্মিতা বৰা আৰু প্ৰিয়ংকা গোস্বামী সমল ব্যক্তিৰূপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। এই অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 03612662876 অথবা 26623225 নম্বৰ দুটাত ফোন কৰি বিদেশ ভ্ৰমণ সম্পৰ্কত সমল ব্যক্তি দুগৰাকীৰ সৈতে কথা পাতিব পাৰিব। ধেমাজি জিলাৰ যোগান বিভাগে কালি ধেমাজি জিলা সদৰৰ মৰিধল অঞ্চলৰ পৰা এটা গুদামৰ পৰা শ শ কুইণ্টল ধান জব্দ কৰে। জিলাখনৰ যোগান বিভাগে শিৱৰাঠি আৰু ৰামপ্ৰীত সিং নামৰ দুজন ব্যৱসায়ীৰ গুদামত অভিযান চলাই এই বুজন পৰিমাণৰ ধানখিনি জব্দ কৰে। উল্লেখযোগ্য যে ব্যৱসায়ী দুজনে কোনো বৈধ নথিপত্ৰ অবিহনে এই ধানখিনি গোপনে গুদামত মজুত কৰি ৰাখিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালি, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলা আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.inত লগ ইন কৰিব পাৰে। অহা 10 জানুৱাৰী 2025ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ দ্য হেড অফ অফিচ আকাশবাণী গুৱাহাটী, গুৱাহাটী 78100-3 পঠাব লাগিব। প্ৰাৰ্থীয়ে নিজ হাতেও আবেদন পত্ৰ জমা দিব পাৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।